KKSWANI. বতৰ আছো পৰস্পৰে ভিনিয়াই এটা প্ৰগ্ৰাম এটা যেটা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ৰাজস্থান হৈছে এনে এখন ৰাজ্য যাৰ সৌৰ্য বৌৰ্য সমৃদ্ধি আৰু সংস্কৃতিত প্ৰাচীন ভাৰতৰ গৌৰৱ প্ৰতিফলিত হয়। ছিকিমত বায়ু বিস্ফোৰণৰ বাবে সৃষ্টি হোৱা তিস্তা নৈৰ আকস্মিক বানত 14জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে প্ৰায় 102জন লোক সন্ধানহীন হৈ আছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি কিছু সময়ৰ পাছতে পুৰুষৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব আৰু চৌৰাত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে এতিয়ালৈকে 19টা সোণ, 31টা ৰূপ আৰু 32টা ব্ৰঞ্জসহ মুঠ 82টা পদক লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ৰাজস্থান হৈছে এনে এখন ৰাজ্য যাৰ সৌৰ্য সমৃদ্ধি আৰু সংস্কৃতিত প্ৰাচীন ভাৰতৰ গৌৰৱ প্ৰতিফলিত হয়। ৰাজস্থানত অনুষ্ঠিত এখন সভাত আজি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰাচীন গৌৰৱক প্ৰতিনিধিত্ব কৰা ৰাজস্থানে দেশৰ ভৱিষ্যতক প্ৰতিনিধিত্ব কৰা উচিত। তেওঁ কয় যে এয়া সম্ভৱ হ'ব যেতিয়া সমগ্ৰ ৰাজ্যখনে উন্নয়নৰ নতুন শিখৰ লাভ কৰিব। শ্ৰীমোদীয়ে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে ৰাজস্থানৰ ৰেল আৰু পথ আন্তঃগাঁথনিৰ উন্নয়নৰ লগতে প্ৰতিটো খণ্ডৰ ক্ষীপ্ৰ বিকাশৰ বাবে কাম কৰি আছে। কেন্দ্ৰীয় চৰকাৰে এই বছৰ ৰাজস্থানৰ ৰেলৱেৰ বাবে প্ৰায় 12,500 কোটি টকাৰ বাজেটত অনুমোদন জনাইছে বুলি প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে। দেশ স্বাধীন হোৱাৰ পাছৰ পৰা 2014 চনলৈকে ৰাজস্থানত কেৱল 600 কিলোমিটাৰ ৰেলপথহে বৈদ্যুতিকৰণ কৰা হৈছিল বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে বৰ্তমানৰ চৰকাৰে বিগত 9 বছৰত 3,700 কিলোমিটাৰৰো অধিক ৰেলপথ বৈদ্যুতিকৰণ কৰা হৈছে। তেওঁ কয় যে ৰেল আৰু পথ প্ৰকল্পসমূহে ৰাজ্যখনক বিকাশৰ নতুন শিখৰলৈ লৈ যাব। প্ৰধানমন্ত্ৰী মোদীয়ে আজি যোধপুৰত পথ, ৰেল, বিমান, স্বাস্থ্য আৰু উচ্চ শিক্ষা খণ্ড সামৰি প্ৰায় 5,000 কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। এই প্ৰকল্পৰ ভিতৰত যোধপুৰত এইমছৰ 350খন বিচনাযুক্ত ট্ৰমা চেণ্টাৰ আৰু জটিল সেৱাখণ্ড, আই আই টি যোধপুৰৰ চৌহদ, ৰাজস্থান কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি অন্যতম। প্ৰধানমন্ত্ৰীয়ে কেইবাটাও পথ, উন্নয়ন প্ৰকল্প মুকলি কৰাৰ লগতে 145 কিলোমিটাৰ দৈৰ্ঘ্যৰ দেগামা ৰায়কা বাগৰি ৰেলপথৰ দ্বৈতকৰণ আৰু 58 কিলোমিটাৰ দৈৰ্ঘ্যৰ দেগামা কিছামান চিটি ৰেল লাইন ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। ছিকিমত বায়ু বিস্ফোৰণৰ বাবে সৃষ্টি হোৱা তিস্তা নৈৰ আকস্মিক বানত 14জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে প্ৰায় 102জন লোক সন্ধানহীন হৈ থকাৰ বাতৰি পোৱা গৈছে। ৰাজ্যখনত আকস্মিক বানত 11খন দলং ভাঙি যোৱাৰ লগতে প্ৰায় 22,000 লোক ক্ষতিগ্ৰস্ত হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী NDRFৰ 3টা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আনহাতে গুৱাহাটী আৰু পাটনাৰ পৰাও 2টা দল ছিকিমলৈ বুলি ৰাওনা হৈছে। বতৰ অনুকূল হলে চুংথাং অঞ্চলৰ পৰা NDRFৰ দলটো বিমানেৰে লৈ অহা হ'ব। একেদৰে চুংথাং, লাচুং আৰু লাচুঙৰ জনসাধাৰণৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ বিমানেৰে যোগান ধৰা হ'ব। ইফালে চুংথাং বান্ধৰ পানী হঠাৎ এৰি দিয়াত কেতবোৰ অঞ্চলৰ পানীৰ স্তৰ 15-20 ফুট উচ্চতালৈ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে ইতিমধ্যে 2,000ৰো অধিক লোকক সাহায্য শিবিৰলৈ প্ৰেৰণ কৰিছে। ছিকিম আৰক্ষীয়ে বানত আক্ৰান্ত লোকসকলৰ বাবে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰিছে। 03592-202892, 03592-221152 লেণ্ডলাইন নম্বৰ আৰু 8001-76-3383 মোবাইল নম্বৰৰ লগতে তাৎক্ষণিক সাহায্যৰ বাবে 112 নম্বৰত যোগাযোগ কৰিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙৰ সৈতে কথা পাতে আৰু পৰিস্থিতিৰ বুজ লয়। প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী টামাঙক যথাসম্ভৱ সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে আৰু প্ৰভাৱিত লোকসকলৰ নিৰাপত্তা আৰু কল্যাণৰ হকে প্ৰাৰ্থনা জনায়। ৰাজ্যখনৰ মুখ্য সচিব বিজয় ভূষণ পাঠকে এই আকস্মিক বানত হোৱা ক্ষয় ক্ষতিৰ পৰ্যালোচনা কৰাৰ বাবে ভাৰত চৰকাৰৰ কেবিনেট সচিব ৰাজীৱ গৌবাৰ সভাপতিত্বত অনুষ্ঠিত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ এখন বৈঠকত ভাৰ্চুৱেল ব্যৱস্থাৰে অংশ লয়। ইফালে ভাৰতীয় সেনাৰ সন্ধানহীন হৈ থকা 22গৰাকী সৈনিকক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। উত্তৰ ছিকিমৰ চুংথাং, লাচুং আৰু লাচানত আবদ্ধ হৈ থকা সাধাৰণ নাগৰিক তথা পৰ্যটকৰ বাবে ভাৰতীয় সেনাৰ ত্ৰিশক্তি বাহিনীয়ে চিকিৎসা সাহায্য আৰু টেলিফোন সংযোগ বৃদ্ধি কৰিছে। তাৰোপৰি চুংথাং এলেকাৰ সমীপৰ বুৰডাঙত বোকাময় পানীৰ তলত ডুব যোৱা বাহনসমূহ খান্দি উলিওৱাৰ বাবে চেষ্টা অব্যাহত আছে। বৰ্তমান সন্ধানহীন হোৱা লোকসকলক উদ্ধাৰৰ বাবে তিস্তা নদীৰ তলৰ অঞ্চলসমূহত অভিযান চলোৱা হৈছে। উল্লেখযোগ্য যে আৰম্ভণিতে সন্ধানহীন হোৱা 23 জন লোকৰ এজনক কালি সন্ধিয়া জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়। ইতিমধ্যে নিৰুদ্দেশ হোৱা লোকসকলৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হৈছে। আনহাতে ছিকিম আৰু উত্তৰবংগত থকা ভাৰতীয় সেনাৰ সকলো জোৱান নিৰাপদ অৱস্থাত আছে আৰু মোবাইল যোগাযোগৰ ব্যাঘাতৰ বাবে তেওঁলোকে পৰিয়ালৰ সদস্যৰ সৈতে যোগাযোগ কৰিব পৰা নাই বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় তথ্য সম্প্ৰচাৰ আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে আজি ৰায়পুৰত ৰাজ্যিক পৰ্যায়ৰ যুৱ মহোৎসৱ মুকলি কৰে। ৰায়ৰ যুৱ কেন্দ্ৰ সংগঠনে এই দুদিনীয়া মহোৎসৱৰ আয়োজন কৰিছে। অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বত ভাৰতৰ শক্তিক আৰু অধিক শক্তিশালী কৰি তুলিব লাগিব। কলা, সংস্কৃতি আৰু বোলছবিৰ জৰিয়তে এয়া সম্ভৱ বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীঠাকুৰে কয় যে চীনত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ খেলুৱৈসকলে উৎকৃষ্ট প্ৰদৰ্শনেৰে ভাৰতক গৌৰৱান্বিত কৰিছে। তেওঁ যুৱ যুৱতীসকলক পৰিৱেশ, শিক্ষা, স্বাস্থ্য, স্বচ্ছতা আদি যিকোনো বিষয় বাছি লোৱাৰ বাবেও আহান জনায়। তেওঁ কয় যে ইয়াৰ দ্বাৰা তেওঁলোকে নিজৰ নিজৰ ক্ষেত্ৰখনত অহা 25 বছৰত বহু ইতিবাচক পৰিৱৰ্তন অনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে 2023 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰৰ বাবে আবেদন বিচাৰিছে। পুৰস্কাৰৰ বাবে যোগ্য খেলুৱৈ, প্ৰশিক্ষক, প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহে 2 নৱেম্বৰৰ ভিতৰত BBPYAS sports.gov.in পৰ্টেলত আবেদন দাখিল কৰিব লাগিব। অন্তিম তাৰিখৰ পাছৰ আবেদনসমূহ বিবেচনা কৰা নহ'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে প্ৰতিবছৰে ক্ৰীড়া বঁটাৰ বাবে আবেদন বিচাৰে। 2023 বৰ্ষৰ এই ক্ৰীড়া বঁটাসমূহৰ বাবে আবেদন বিচাৰি জাৰি কৰা অধিসূচনা ইতিমধ্যে www.yas.nic.in ৱেবছাইটত আপলোড কৰা হৈছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি পুৰুষৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব। নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া খেলখন কিছু সময়ৰ পাছতে আৰম্ভ হ'ব। আমাৰ সংবাদদাতাই জনাইছে যে এইবাৰৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আহমেদাবাদত 14 অক্টোবৰৰ ভাৰত পাকিস্তানৰ খেলসহ মুঠ 5খন খেল অনুষ্ঠিত হ'ব। আহমেদাবাদতে অহা 19 নৱেম্বৰত বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেলখন খেলোৱা হ'ব। চীনত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে এতিয়ালৈকে 19টা সোণ, 31টা ৰূপ আৰু 32টা ব্ৰঞ্জসহ মুঠ 82টা পদক লাভ কৰিছে। পদক তালিকাত ভাৰত বৰ্তমান 4থ স্থানত আছে। এছিয়ান গেমছৰ ইতিহাসত এয়া ভাৰতৰ বৰ্তমানলৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। ইয়াৰ পূৰ্বে জাকাৰ্টাত অনুষ্ঠিত 8ষ্টাদশ এছিয়ান গেমছত ভাৰতে 70টা পদক লাভ কৰিছিল। আজি প্ৰতিযোগিতাৰ দ্বাদশ দিনা ভাৰতৰ জ্যোতি প্ৰণীত আৰু অদিতিয়ে আৰ্চাৰীৰ কম্পাউণ্ড শাখাত সোণৰ পদক অৰ্জন কৰে। দলটোৱে চীনা টাইপিক 230-228 ফলাফলত পৰাস্ত কৰে। ইপিনে মহিলাৰ মল্লযুদ্ধত 50 কিলোগ্ৰাম শাখাত পূজা গেহলটে ছেমি ফাইনেলত কানাডাৰ প্ৰতিদ্বন্দ্বীৰ হাতত 6ৰান ফলাফলত পৰাজয় বৰণ কৰে। এতিয়া খেলুৱৈগৰাকীয়ে ব্ৰঞ্জৰ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে 57 কিলোগ্ৰাম শাখাত মানসীয়ে কোৰিয়াৰ খেলুৱৈৰ বিৰুদ্ধে 2-0 ফলাফলত জয়লাভ কৰে। আজি প্ৰতিযোগিতাৰ দ্বাদশ দিনা কেইবাটাও শাখাৰ খেল অনুষ্ঠিত হ'ব। দীপিকা পাল্লিকল আৰু হৰিন্দৰ পাল সিঙৰ যুটিটোৱে আজি স্কোৱাছৰ মিক্স ডাবল শাখাৰ ফাইনেলত অৱতীৰ্ণ হোৱাৰ বিপৰীতে সৌৰভ ঘোষালে পুৰুষৰ একক শাখাৰ ফাইনেল খেলিব। আনহাতে ভাৰতীয় মহিলাৰ হকী দলটো ছেমি ফাইনেলত চীনৰ মুখামুখি হ'ব। আজি কাবাডী, মল্লযুদ্ধ, দবা, ৰলাৰ স্কেটিং শাখাৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব, য'ত ভাৰতৰ খেলুৱৈসকলে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছৰ মহিলাৰ কম্পাউণ্ড শাখাত সোণৰ পদক লাভ কৰা মহিলা খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জ্যোতি সুৰেশৱন্দন, প্ৰণৱ কৌৰ আৰু অদিতি গোপীচন্দৰ উৎকৃষ্ট প্ৰদৰ্শনে দেশক গৌৰৱান্বিত কৰিছে। তেওঁ কয় যে তেওঁলোকৰ অসাধাৰণ দক্ষতা আৰু দলীয় প্ৰয়াসৰ ফলতে এই জয় সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ৰাজস্থান হৈছে এনে এখন ৰাজ্য যাৰ সৌৰ্য, সমৃদ্ধি আৰু সংস্কৃতিত প্ৰাচীন ভাৰতৰ গৌৰৱ প্ৰতিফলিত হয়। ছিকিমত দাৰ বিস্ফোৰণৰ বাবে সৃষ্টি হোৱা তিস্তা নৈৰ আকস্মিক বানত 14 লোকে প্ৰাণ হেৰুওৱাৰ লগতে প্ৰায় 102 জন লোক সন্ধানহীন হৈ আছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি কিছু সময়ৰ পাছতে পুৰুষৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব আৰু চীনত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে এতিয়ালৈকে 19টা সোণ, 31টা ৰূপ আৰু 32টা ব্ৰঞ্জসহ মুঠ 82টা পদক লাভ কৰিছে।